শিৱাশিষ ঠাকুৰ,
অঁ কৈ আছো।
অঁ, কণ্টেক্ট চলি আছেনে? কণ্টেক্টটো আছে নাই এতিয়া?
কি কণ্টেক্ট?
এই আসাম ট্ৰিবিউনৰ কণ্টেক্টটো ৰিপৰ্টিং।
অঁ কোনে কৈছে আপুনি?
এই কেলা, সঁচা কথাটো ক'ব নোৱাৰ। পৃথিৱীখন সমতল ক্ষেত্ৰ আৰু চিলভাৰিজ মানে এইটো ক'ব নোৱাৰ। মিছা আৰু বাকীয়ে ক'ব পাৰ কুকুৰ। এই অবে ঐ চুৱৰ কেলা, ৰ তোৰ নামটো পাইছোঁ নহয়, চুৱৰ কেলা। ঐ মোৰ নামটো সুধি ল।